ৰকাহেত বাক্য 15 অধ্যায় 7টা শেষ উৎপাতকাৰী নতুন দৰ্শন। যেতিয়া মই স্বৰ্গত আন এটা মহাআচৰিত চিন অৰ্থাৎ 7টা উৎপাতৰ ওপৰত ক্ষমতা পোৱা 7জন দূত দেখিলো, সেইবোৰে শেষ উৎপাত, কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়। পাছত জুইৰে মিহলি হোৱা এখন দৰ্পণ যেন সমুদ্ৰ দেখিলো, আৰু যিসকল সেই প্ৰভু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰ ওপৰত জয়যুক্ত হ'ল, তেওঁলোক ঈশ্বৰৰ বিনালৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰ পাৰত থিয় হৈ থকা দেখিলো। সেই লোকসকলে ঈশ্বৰৰ দাস মুচিৰ গীত আৰু হে ময়ৰ পোৱালীৰ গীত গান কৰি ক'লে, আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা হে প্ৰভু পৰমেশ্বৰ, হে চিৰস্থায়ী ৰজা, আপোনাৰ ওপৰত ন্যায় আৰু সত্য, আপোনাক কোনে ভয় নকৰিব হে প্ৰভু, আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব, কিয়নো কেৱল আপুনি পবিত্ৰ, সকলো জাতি আপোনাৰ আগত বাঢ়ি আপোনাক আৰাধনা কৰিব, কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ'ল। তাৰ পাছত মই দেখিলোঁ সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য তম্বুৰ মন্দিৰ স্বৰ্গত মেলা হ'ল। সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই 7টা উৎপাতৰ ওপৰত ক্ষমতা পোৱা 7জন দূত ওলাল। তেওঁলোক শুদ্ধ আৰু উজ্জ্বল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল। পাছত সেই 4 জীৱিত প্ৰাণী এটাই সেই 7জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা 7টা সোণৰ বাতি দিলে। ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল, আৰু সেই 7জন দূতৰ 7টা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।